ആകാശവാണി. বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, বিৰোধী পক্ষৰ সাংসদসকলে বিভিন্ন বিষয়ক লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি একেৰাহে তৃতীয় দিনাও সংসদৰ দুয়োখন সদনৰ কাম কাজ ব্যাহত হয়। কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই আজি লোকসভাত ৰাষ্ট্ৰীয় ক্ৰীড়া পৰিচালনা বিধেয়ক 2025 উত্থাপন কৰে। ভাৰত ব্ৰিটেইন দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ব্ৰিটেইন অভিমুখে ৰাওনা হৈছে। নৌসেনাৰ ইষ্টাৰ্ণ ফ্লীটৰ অন্তৰ্গত চাৰিখন যুদ্ধ জাহাজ INS দেলহি, INS শক্তি, INS সাতপুৰা আৰু INS কিল্টন আজি ছিংগাপুৰ বন্দৰত উপস্থিত হয়। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন টেষ্ট মেচ আজিৰ পৰা অল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত হৈছে। বিৰোধী পক্ষৰ সাংসদসকলে বিভিন্ন বিষয়ক লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি একেৰাহে তৃতীয় দিনাও সংসদৰ দুয়োখন সদনৰ কাম কাজ ব্যাহত হয়। বিৰোধী পক্ষৰ সাংসদসকলে বিহাৰত ভোটাৰ তালিকাত বিশেষ সংশোধন আৰু বিভিন্ন বিষয় লৈ আলোচনাৰ বাবে দাবী জনায়। লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখাৰ পূৰ্বে দুবাৰকৈ স্থগিত ৰাখিবলগীয়া হয়। দিনৰ 2 বজাত নিম্ন সদন দ্বিতীয়বাৰৰ বাবে পুনৰ মিলিত হোৱাৰ সময়ত কংগ্ৰেছ, DMK আৰু সমাজবাদী পাৰ্টীকে ধৰি বিৰোধী পক্ষৰ সাংসদসকলে সদনৰ মজিয়ালৈ উঠি আহি শ্লোগান দিবলৈ ধৰে। অধ্যক্ষৰ আসনত থকা সদস্যগৰাকীয়ে প্ৰতিবাদৰত সদস্যসকলক সদনৰ কাম কাজ চলাই নিয়াত সহযোগ কৰিবলৈ আহ্বান জনায়। সদনত আজি গোৱাৰ বিধানসভা সমষ্টিসমূহত অনুসূচিত জনজাতিৰ প্ৰতিনিধিত্বৰ পুনৰ সংযোজন বিধেয়ক 2024 সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনাৰ বাবে সকলো সদস্যই নিয়ম শৃংখলা বজাই ৰখা উচিত বুলি অধ্যক্ষৰ আসনত থকা সদস্যগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে ইতিমধ্যে অধিৱেশনৰ 2টাকৈ গুৰুত্বপূৰ্ণ দিন ক্ষতি হৈছে আৰু বিৰোধী পক্ষই এই বিধেয়কক লৈ আলোচনাৰ বাবে অনুমতি দিব লাগে। ইয়াৰ পূৰ্বে লোকসভাৰ কাৰ্যক্ৰমণিকা প্ৰথমবাৰ স্থগিত ৰখাৰ পাছত দুপৰীয়া 12 বজাত নিম্ন সদন পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ সাংসদসকলে বিহাৰত ভোটাৰ তালিকাত বিশেষ সংশোধন আৰু বিভিন্ন বিষয় লৈ আলোচনাৰ বাবে দাবী জনাই ধ্বনি দিবলৈ আৰম্ভ কৰে আৰু বিশেষ সংশোধনৰ প্ৰক্ৰিয়া প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়। এনে হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়াই ৰাষ্ট্ৰীয় ক্ৰীড়া পৰিচালনা বিধেয়ক 2025 আৰু ৰাষ্ট্ৰীয় ডোপিং প্ৰতিৰোধী সংশোধনী বিধেয়ক 2025 সদনৰ বিবেচনাৰ্থে উত্থাপন কৰে। সেই সময়ত সদন পৰিচালনা দায়িত্বত থকা সন্ধ্যা ৰয়ে শূন্যকালৰ কাম কাজ আগবঢ়াই নিয়াৰ চেষ্টা চলাই যদিও বিৰোধী একাংশ সাংসদে ধ্বনি দি সদনৰ মজিয়ালৈ উঠি যায়। শ্ৰীমতী ৰয়ে বিৰোধী পক্ষই উত্থাপন কৰা বিষয়সমূহক লৈ আলোচনা কৰিবলৈ চৰকাৰ সাজু বুলি উল্লেখ কৰে যদিও তেওঁলোকে সদনৰ কাম কাজ ব্যাহত কৰে। অচলাৱস্থা দূৰ নোহোৱাত সদনৰ কাম কাজ দিনৰ 2 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। ইয়াৰ আগেয়ে দিনৰ 11 বজাত সদন মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই প্ৰশ্নকালৰ কাম আৰম্ভ কৰে যদিও বিৰোধী পক্ষৰ সদস্যসকলে একেই বিষয় লৈ আলোচনাৰ দাবী জনাই ধ্বনি দিবলৈ ধৰে। হুলস্থূলীয়া পৰিস্থিতিৰ বাবে অধ্যক্ষ সদনৰ কাম কাজ দুপৰীয়া 12 বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ইপিনে কাম কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া 12 বজাত ৰাজ্যসভা পুনৰ মিলিত হোৱাৰ সময়ত উচ্চ সদনতো অনুৰূপ পৰিস্থিতিৰ উদ্ভৱ হয়। সেই সময়ত সদন পৰিচালনাৰ দায়িত্বত থকা ঘনশ্যাম তিৱাৰীয়ে প্ৰশ্নকাল আগবঢ়াই নিয়াৰ চেষ্টা চলাই যদিও বিৰোধী পক্ষৰ সদস্যসকলে নিজৰ নিজৰ দাবীৰ সমৰ্থনত ধ্বনি দি সদন উত্তাল কৰি তোলে। হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে শ্ৰী তিৱাৰীয়ে সদনৰ কাম কাজ দিনৰ 2 বজালৈ স্থগিত ৰাখে। কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই আজি লোকসভাত ৰাষ্ট্ৰীয় ক্ৰীড়া পৰিচালনা বিধেয়ক 2025 উত্থাপন কৰে। এই বিধেয়কখনৰ জৰিয়তে দেশৰ ক্ৰীড়াৰ বিকাশ আৰু বিস্তাৰ ঘটোৱা ক্ৰীড়াবিদসকলৰ কল্যাণৰ বাবে আঁচনি গ্ৰহণ আৰু সুশাসনৰ নীতিৰ অধীনত ক্ৰীড়া নীতিৰ নীতিগত সংশোধন ঘটাবলৈ বিচৰা হৈছে। বিধেয়কখন উত্থাপন কৰি ক্ৰীড়ামন্ত্ৰী মাণ্ডাভিয়াই কয় যে এই বিধেয়কখনত অলিম্পিক আৰু আন ক্ৰীড়া সমাৰোহত নিহিত থকা নীতিগত প্ৰমূল্য আৰু খেলুৱৈ সুলভ মনোভাৱ অন্তৰ্ভুক্ত কৰাৰ লগতে পেৰা অলিম্পিক আৰু আন্তৰ্জাতিক ক্ষেত্ৰৰ আদৰ্শনীয় নিয়মাৱলী আৰু আইনগত দিশসমূহ কাৰ্যকৰী কৰাৰ দিহা কৰা হৈছে। তেওঁ লগতে কয় যে প্ৰস্তাৱিত ৰাষ্ট্ৰীয় ক্ৰীড়া পৰিচালনা বিধেয়ক গৃহীত হলে ক্ৰীড়া সম্পৰ্কীয় ওজৰ আপত্তিসমূহ একত্ৰিত সকলোৰে গ্ৰহণযোগ্য আৰু কাৰ্যকৰী ৰূপত নিষ্পত্তি কৰিব পৰা যাব। তাৎক্ষণিক চিকিৎসা আগবঢ়োৱাৰ বাবে বিগত 3 বছৰত 16 লাখৰো অধিক ৰেলকৰ্মীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। লোকসভাত আজি এটা প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে সকলোবোৰ ৰেল ষ্টেচন আৰু যাত্ৰীবাহী ৰেলত জীৱনদায়িনী ঔষধ থকা একোটা চিকিৎসা বাকচ, সামগ্ৰী আৰু অক্সিজেন অক্সিজেন চিলিণ্ডাৰ ৰখাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে। তেওঁ লগতে কয় যে ৰোগীয়া যাত্ৰী তথা দুৰ্ঘটনাত আহত যাত্ৰীসকলক চিকিৎসালয়লৈ নিয়াৰ বাবে ৰেলৱে, ৰাজ্য চৰকাৰ আৰু ব্যক্তিগত চিকিৎসালয়ৰ এম্বুলেন্স সেৱা ব্যৱহাৰ কৰা হয়। ৰেল ষ্টেচনসমূহৰ নিকটৱৰ্তী চিকিৎসালয় আৰু চিকিৎসকৰ সৈতে যোগাযোগ নম্বৰসমূহৰ তালিকাও সকলো ৰেলৱে ষ্টেচনতে উপলব্ধ কৰোৱা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ভাৰতৰ এটা শক্তিশালী তথ্য প্ৰযুক্তি ব্যৱস্থা আছে যাৰ বাৰ্ষিক ৰাজহ হৈছে $25,000 কোটি। এই তথ্য প্ৰযুক্তি খণ্ডই 60 লাখৰো অধিক লোকক সংস্থাপন প্ৰদান কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। লোকসভাত আজি এটা প্ৰশ্নৰ লিখিত উত্তৰত শ্ৰীবৈষ্ণৱে কয় যে ষ্টেনফৰ্ড AI ৰেংকিঙত ভাৰত কৃত্ৰিম বুদ্ধিমত্তা দক্ষতা, সামৰ্থ্য আৰু কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰৰ নীতিৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশসমূহৰ সৈতে স্থান লাভ কৰিছে। তেওঁ কয় যে ভাৰতৰ কৃত্ৰিম বুদ্ধিমত্তা ৰণনীতি সমগ্ৰ দেশতে প্ৰযুক্তিৰ ব্যৱহাৰক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰ্শনৰ ওপৰত আধাৰিত আৰু ইয়াৰ উদ্দেশ্য হৈছে ইয়াৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰা আৰু সকলো ভাৰতীয় নাগৰিকৰ বাবে অৰ্থনৈতিক তথা নিয়োগৰ সুযোগ সৃষ্টি কৰা। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰত ব্ৰিটেইন দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ব্ৰিটেইন অভিমুখে ৰাওনা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীক আজি ব্ৰিটেইনৰ প্ৰৱাসী ভাৰতীয়সকলে আদৰণি জনাব। অসম, গুজৰাট, বিহাৰ আৰু উৰিষ্যাৰ সাংস্কৃতিক অনুষ্ঠানেৰে শ্ৰীমোদীক আদৰণি জনোৱা হ'ব। লণ্ডনত থকা কালচোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে কাইলৈ ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰৰ সৈতে মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰিব। এই ভ্ৰমণকালত শ্ৰীমোদীয়ে ইংলেণ্ডৰ ৰজা তৃতীয় চাৰ্লছক সাক্ষাৎ কৰিব। ইংলেণ্ডত তিনিদিনীয়া ভ্ৰমণৰ পাছত প্ৰধানমন্ত্ৰী মোদী মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজুৰ আমন্ত্ৰণ মৰ্মে অহা 25 জুলাইত দেশখনৰ ৰাজধানী মালেত উপস্থিত হ'ব। মালদ্বীপত দুদিনীয়া ভ্ৰমণকালত শ্ৰীমোদীয়ে উভয় দেশৰ ব্যৱসায়ী জগতৰ কাণ্ডাৰীসকলৰ সৈতে মত বিনিময় কৰিব। নৌসেনাৰ ইষ্টাৰ্ণ ফ্লীটৰ অন্তৰ্গত 4খন যুদ্ধ জাহাজ INS দেলহি, INS শক্তি, INS সাতপুৰা আৰু INS কিল্টন আজি ছিংগাপুৰ বন্দৰত উপস্থিত হয়। দক্ষিণ পূব এছিয়াত নৌবাহিনীৰ সামৰিক গতিবিধিৰ অংশ হিচাপে ছিংগাপুৰলৈ যোৱা এই যুদ্ধ জাহাজকেইখনৰ নেতৃত্বত আছে ৰিয়েৰ এডমিৰেল সুশীল মেনন। ভাৰতীয় নৌবাহিনী আৰু ছিংগাপুৰ নৌবাহিনীৰ মাজত সামুদ্ৰিক সহযোগিতা অধিক বৃদ্ধি কৰাৰ উদ্দেশ্যে সেই দেশত উপস্থিত হোৱা ভাৰতীয় যুদ্ধ জাহাজকেইখনৰ মুৰববী ৰিয়েৰ এডমিৰেল মেননে ছিংগাপুৰস্থিত ভাৰতীয় উচ্চায়ুক্ত শিল্পক আম্বুলে আৰু ছিংগাপুৰৰ নৌবাহিনীৰ ফ্লীট কমাণ্ডাৰগৰাকীৰ সৈতে আলোচনাত মিলিত হয়। দুই দেশৰ মাজৰ সামৰিক আলোচনাত ভাৰত আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ভাৰত আৰু ছিংগাপুৰৰ মাজৰ দ্বিপাক্ষিক সহযোগিতাৰ নতুন সুযোগৰ অন্বেষণ কৰা হয়। এই ভ্ৰমণকালতে ভাৰতীয় নৌবাহিনীয়ে ছিংগাপুৰৰ ক্ৰাঞ্জি যুদ্ধ স্মাৰকত পুষ্পাৰ্ঘ্য নিবেদন কৰাৰ লগতে দ্বিতীয় মহাযুদ্ধৰ সময়ত ছিংগাপুৰত প্ৰাণাহুতি দিয়া ভাৰতীয় সৈনিকসকলৰ স্মৃতিটো ছিংগাপুৰ নৌবাহিনীৰ ইষ্টাৰ্ণ ফ্লীটে শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। ভাৰতীয় নৌবাহিনীৰ সাগৰ কাৰ্যসূচীৰ অধীনত ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি আৰু সুস্থিৰতা স্থাপনৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতা অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত এই 4দিনীয়া ভ্ৰমণে বিশেষ গুৰুত্ব বহন কৰিছে। আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পাছত সংশ্লিষ্ট কৰ্তৃপক্ষই কাৰিকৰী প্ৰয়োজনীয়তা আৰু পূৰ্বে নিৰ্ধাৰিত নীতি নিয়ম অনুসৰি দুৰ্ঘটনাত নিহতসকলক চিনাক্ত কৰে। এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা সন্দৰ্ভত ব্ৰিটেইনৰ এখন সংবাদ পত্ৰত প্ৰকাশিত তথ্যক লৈ সংবাদ মাধ্যমৰ জিজ্ঞাসাৰ প্ৰতি সঁহাৰি জনাই বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে সকলোবোৰ মৃতদেহ অতি পেছাদাৰীগতভাৱে আৰু সন্মান সহকাৰে ৰখা হয়। তেওঁ লগতে কয় যে ভাৰতে এই ক্ষেত্ৰত যিকোনো ধৰণৰ সহায় সহযোগৰ বাবে ব্ৰিটেইন কৰ্তৃপক্ষৰ সৈতে নিৰন্তৰ যোগাযোগত আছে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন টেষ্ট মেচ আজিৰ পৰা অল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত হৈছে। টেষ্টখনত প্ৰথমে বেট ধৰা আমন্ত্ৰণ লাভ কৰা ভ্ৰমণকাৰী ভাৰতীয় দলটোৱে বাতৰি যুগুতোৱাৰ পৰলৈ এটা উইকেট হেৰুৱাই প্ৰথম ইনিংছত 114 ৰান সংগ্ৰহ কৰিছে। কে এল ৰাহুল 46 ৰান কৰি আউট হোৱাৰ পাছত য়শস্বী জয়ছৱালে 55 আৰু সাই সুদৰ্শনে 10 ৰান কৰি খেলি আছে। প্ৰথম উইকেটৰ জুটিত কে এল ৰাহুল আৰু জয়ছৱালে 94 ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ আজি বেগী বলাৰ অনশুল কম্বুজৰ টেষ্ট অভিষেক ঘটিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। বিৰোধী পক্ষৰ সাংসদসকলে বিভিন্ন বিষয়ক লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি একেৰাহে তৃতীয় দিনাও সংসদৰ দুয়োখন সদনৰ কাম কাজ ব্যাহত হয়। কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই আজি লোকসভাত ৰাষ্ট্ৰীয় ক্ৰীড়া পৰিচালনা বিধেয়ক 2025 উত্থাপন কৰে। ভাৰত ব্ৰিটেইন দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ব্ৰিটেইন অভিমুখে ৰাওনা হৈছে। নৌসেনাৰ ইষ্টাৰ্ণ ফ্লীটৰ অন্তৰ্গত 4খন যুদ্ধ জাহাজ আজি ছিংগাপুৰ বন্দৰত উপস্থিত হয় আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন টেষ্ট মেচ আজিৰ পৰা অল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত হৈছে। এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।